এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ 3% চাকৰি সংৰক্ষণৰ ব্যৱস্থা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ এটা দল আজি ছিংগাপুৰলৈ ৰাওনা। ৰাজ্যজুৰি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা পালনৰ প্ৰস্তুতি সম্পূৰ্ণ। বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তানভী শৰ্মাৰ ৰূপৰ পদক অৰ্জন। আৰু ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ আই চি চি এদিনীয়া মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। চাহ বাগিচাৰ লাইনৰ ভূমিৰ স্বত্ব বাগিচাৰ শ্ৰমিকক দিয়াৰ উদ্দেশ্যে অহা নৱেম্বৰত অসম বিধানসভাত এখন বিধেয়ক উত্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 29তম দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 25 নৱেম্বৰত এই বিধেয়ক উত্থাপন কৰা হ'ব। চাহ জনগোষ্ঠীৰ লোকসকলৰ শিক্ষাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা বৰ্ষৰ জানুৱাৰীত 100খন হাইস্কুল চাহ বাগিচাৰ বাবে মুকলি কৰা হ'ব।
অহা জানুৱাৰী মাহত আৰু 100খন হাইস্কুল আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া মই ভাৱৰ আদান প্ৰদান কৰিছিলো, তেওঁলোকৰ চকুত মই অদ্ভুত সপোন দেখা পাইছিলো যে তেওঁলোকেও নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিব বিচাৰে, তেওঁলোকেও ডক্টৰ হ'ব বিচাৰে, ইঞ্জিনিয়াৰ হ'ব বিচাৰে, প্ৰফেচাৰ হ'ব বিচাৰে, বিজ্ঞানী হ'ব বিচাৰে।
ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে 3খনৰ পৰিৱৰ্তে 4খন আসন সংৰক্ষণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। একেদৰে ৰাজ্যৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে 3% চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে অসমৰ জাতীয় জীৱনৰ অন্যতম শক্তিশালী সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিষ্ঠাকালৰে পৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে সংগ্ৰাম কৰি আহিছে। ছাত্ৰ সংগঠনটোৱে জনগোষ্ঠীটোক শৈক্ষিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অবিৰতভাৱে চেষ্টা কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ দুয়োটা সংগঠনকে চাহ জনগোষ্ঠীৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। কালিৰ এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, সঞ্জয় কিষাণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাসকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ এটা দল ছিংগাপুৰলৈ ৰাওনা হ'ব। এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া দলটোৱে ছিংগাপুৰত গৈ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব। এছ আই টিৰ দলটোৱে কাইলৈ ছিংগাপুৰৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিকভাৱে মিলিত হ'ব। অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰ এটৰ্নি জেনেৰেললৈ তদন্তত সহযোগ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ছিংগাপুৰ আৰক্ষীয়ে এছ আই টিক সহযোগ কৰাৰ সেউজ সংকেত প্ৰদান কৰে। ইয়াৰ পাছতে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট ছিংগাপুৰলৈ ৰাওনা হ'ব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে কালি ৰাজ্যৰ বিভিন্ন স্থানত মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হয়। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুচিৰ সমাধিক্ষেত্ৰত গোটেই নিশাজুৰি ডিমৰীয়াবাসী ৰাইজে গীতাপাঠ, সংকীৰ্তন, সৰ্বধৰ্ম প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনায়। নিশা কমাৰকুচিত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন গাৰ্গৰ অনুৰাগীৰ সৈতে সময় কটায়। তেওঁ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলিও প্ৰকাশ কৰে।
যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ, চিধা কথা, সকলোবোৰ চিধাকৈ হ'ব লাগে, সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতেই যাব লাগে। কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি, আমাৰ ইণ্ডিয়ান লৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম? আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ। যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে। কৈছে 3 মাহ লাগে চাৰ্জশ্বীট দাখিল কৰিবলৈ, যেনেকুৱা হওক নিয়ম মতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু অন্তৰ্দণ্ডত আমি ভুগি আছো, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে।
ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়ৰ টিংখাং, দৰং জিলাৰ জলজলি খালৈপাৰা, কাছাৰ জিলাৰ শিলচৰ NIT-টো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মানকাছৰত শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি সমদল উলিওৱা হয়। অসমবাসীৰ হিয়াৰামঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকে মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাব। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰীৰে বজাৰসমূহ ভৰি পৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত তেওঁ কয় যে কালী পূজাই মানুহৰ মনৰ পৰা ভয় আৰু অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অন্তৰ্নিহিত শক্তিক জাগ্ৰত কৰাৰ পাঠ দিয়ে। ৰাজ্যপালগৰাকীয়ে সহমৰ্মিতা, পাৰস্পৰিক সহানুভূতি আৰু সৌহাৰ্দ্য বজাই ৰাখি এই উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনায়। পোহৰৰ উৎসৱ দীপাৱলীয়ে নিৰাশাৰ বিপৰীতে সত্য, আশা আৰু পোহৰৰ জয় সাব্যস্ত কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমূহ অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পোহৰৰ এই উৎসৱে সকলোৰে জীৱন আলোকময় কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে কামনা কৰে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল সংগঠনে শব্দ বায়ু প্ৰদূষণবিহীন দীপাৱলী উদযাপন কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে। নগাঁও জিলাৰ মৃৎশিল্পীসকলে 30-40 হাজাৰ মাটিৰ চাকি বিক্ৰী কৰিছে। এইবাৰ জিলাখনৰ জনসাধাৰণে মাটিৰ চাকিৰে বাসগৃহৰ চৌহদ পোহৰোৱাৰ বাবে সাজু হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰ পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ জিলাখনৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰ পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী শ্যামা পূজা তথা কালী পূজাৰ আয়োজন কৰা হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ পূজাবোৰত পূৰ্বৰ সেই উৎসাহ উদ্দীপনা ৰাইজৰ মাজত পৰিলক্ষিত হোৱা নাই। সমান্তৰালভাৱে প্ৰভাৱ পৰিছে বৰপেটাৰ বিখ্যাত আটচবাজী উদ্যোগতো। বৰপেটা আটচবাজী উদ্যোগ সমবায় সমিতিৰ সভাপতি গোপজিত পাঠকে আকাশবাণীক জানিবলৈ দিয়া মতে তেওঁলোকে এইবাৰ শব্দবিহীন আটচবাজীয়ে প্ৰস্তুত কৰিছে আৰু সেইবোৰত গ্ৰাহকৰ সঁহাৰিও পূৰ্বৰ দৰে পৰ্যাপ্ত নহয়। ইপিনে 51 সংখ্যক হাউলীৰ লাচিত নগৰত আজিৰ পৰা তিনিদিনীয়াকৈ শ্যামা পূজাৰ আয়োজন কৰা হৈছে। সৰভাগৰ উত্তৰ গণকগাড়ীৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰতো এইবাৰ 11 দিনীয়াকৈ পূজা চলিব। ইয়াৰ উপৰি বৰপেটাৰত বহৰী আদি অঞ্চলৰ কালী মন্দিৰতো আজি পূজাৰ আয়োজন কৰা হৈছে।
পাঠশালা যুৱ সমাজৰ উদ্যোগত বজালী জিলাত দুদিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ওজাপালি প্ৰদৰ্শন, বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ আদি কাৰ্যসূচী লোৱা হৈছে। শিলচৰৰ 124 বছৰ পুৰণি শ্মশানঘাট কালী মন্দিৰত আজি নিশা কালী পূজা অনুষ্ঠিত হ'ব। গোৱালপাৰা জিলাৰ শলমাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰত আজিৰে পৰা তিনিদিনীয়াকৈ কালী পূজাৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰা মন্দিৰত এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 MHz আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 MHz লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 MHz আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। শ্ৰোতাসকলে শেহতীয়া বাতৰিৰ বাবে এক্স হেণ্ডেলত ARNews GHY আৰু ইনষ্টাগ্ৰামত ARNews গুৱাহাটী ফ'ল' কৰিব পাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত শেহতীয়াকৈ কৰা চৰাই গণনাত 146 বিধ চৰাইৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। কাতি বিহু চৰাই গণনা 2025 শীৰ্ষক কাৰ্যসূচীৰ অধীনত স্বামগ্ৰাছ বেবলাৰ আৰু পালাছ ফিছ ইগল নামৰ দুটা বিপন্ন প্ৰজাতি আৰু 1919টা চৰাই ব্যক্তিগতভাৱে গণনা কৰা হয়। অসম চৰাই নিৰীক্ষণ নেটৱৰ্ক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত এই চৰাই গণনা কৰা হয়। অগৰাতলিত সৰ্বাধিক 89 বিধ প্ৰজাতি, গমিৰি আৰু পানবাৰীত 59 বিধ, পানপুৰত 55 বিধ আৰু লাওখোৱাত 37 বিধ প্ৰজাতিৰ চৰাই গণনা কৰা হৈছে। যোৱা 18 অক্টোবৰত আয়োজন কৰা কাতি বিহু চৰাই গণনাৰ জৰিয়তে চৰাই নিৰীক্ষণ ব্যৱস্থাৰ প্ৰসাৰ, সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লগতে মহিলা বনৰক্ষী কৰ্মী আৰু যুৱ প্ৰজন্মক নিয়োজিত কৰাৰ জৰিয়তে স্থানীয় সমুদায়সমূহৰ অংশগ্ৰহণত উৎসাহিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মাৰ্ঘেৰিটা আৰক্ষীয়ে শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ মাজেৰে যোৱা 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই অবৈধভাৱে কয়লা সৰবৰাহ কৰা 4খন ট্ৰাক জব্দ কৰে। লিডুৰ অকৰ্তৃত্বশীল খনিৰ পৰা কয়লা সংগ্ৰহ কৰি গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে ট্ৰাককেইখন জব্দ কৰে। আৰক্ষীয়ে ট্ৰাক চালক আৰু হেণ্ডিমেনকেইজনক আটক কৰিছে। অঞ্চলটোত এনে অবৈধ কয়লা খননৰ আঁৰত থকা ব্যৱস্থাটো উৎখাত কৰাৰ বাবে কৰ্তৃপক্ষ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে লিডু, পাহাৰপুৰ, বৰগুলাই, মালুগাঁও আৰু টিপঙৰ দৰে অঞ্চলসমূহত অবৈধভাৱে কয়লা খনন কৰি ৰাজ্যৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি অহা হৈছে বুলি বিশেষ সূত্ৰত প্ৰকাশ পাইছে। নতুন দিল্লীত অনুষ্ঠিত আদি কৰ্মযোগী অভিযানত গোলাঘাট জিলাই দেশৰ সৰ্বোত্তম প্ৰদৰ্শন কৰা জিলাসমূহৰ ভিতৰত স্থান লাভ কৰিছে। জনজাতীয় সবলীকৰণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে জিলাখনে এই স্বীকৃতি অৰ্জন কৰাত কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে বিষয়া, ক্ষেত্ৰকৰ্মী, জিলা সমন্বয়ক, প্ৰশিক্ষক আদি সতীৰ্থৰ লগতে জনসাধাৰণৰ নিষ্ঠা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। বিশ্বনাথ জিলাৰ মধ্য বিহালীৰ বৰনামঘৰত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰদৰ্শন কৰা হয়। বিহালী যুৱ সংঘৰ উদ্যোগত বৰনামঘৰত শিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰে। শিলচৰ আৰক্ষীয়ে কালি পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। অম্বিকাপট্টিৰ এখন ব্যক্তিগত ক্লিনিকত অভিযান চলাই আৰক্ষীয়ে বিপুল চন্দ্ৰ নাথ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। লোকজনৰ পৰা বহুখিনি সন্দেহযুক্ত নথি পত্ৰও জব্দ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত শিলচৰ থানাত এটা গোচৰ ৰুজু কৰিছে। গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ তানভি শৰ্মাই ৰূপৰ পদকতে ক্ৰান্ত থাকিবলগীয়া হয়। কালি অনুষ্ঠিত ফাইনেলত থাইলেণ্ডৰ অন্যাপদ ফিচিটফোনে শীৰ্ষ বাছনিৰ ভাৰতীয় শ্বাটলাৰগৰাকীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰা তানভি শৰ্মা 5ম গৰাকী ভাৰতীয় ৰূপে চিহ্নিত হয়। ইংলেণ্ডে ভাৰতক 4 ৰাণত পৰাস্ত কৰি ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যোৱা নিশা ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলত 289 ৰাণৰ বিজয় লক্ষ্যৰে খেলি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 6 উইকেটৰ বিনিময়ত 284 ৰানহে কৰিবলৈ সমৰ্থ হয়। স্মৃতি মান্ধানাই 88, হৰমনপ্ৰীত কৌৰে 70 আৰু দীপ্তি শৰ্মাই 50 ৰান কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 8 উইকেট হেৰুৱাই 288 ৰান কৰে। ইংলেণ্ডৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। প্ৰতিযোগিতাৰ আজিৰ খেলত শ্ৰীলংকা বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্দিৰাণী ডেকাৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক সোঁৱৰি গুণমুগ্ধসকলে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাতৰি আৰু আলোকচিত্ৰই আজি আটাইবোৰ কাকতৰে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বুকুত শিল বান্ধি প্ৰাণৰ শিল্পীক সোঁৱৰণ জাতিৰ শিৰোনামেৰে প্ৰকাশ কৰা বাতৰিটোত সোণাপুৰৰ জুবিন ক্ষেত্ৰ, কাহিলীপাৰাৰ বাসগৃহ, জোনালীৰ ষ্টুডিঅ' আদিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ খবৰ প্ৰকাশ পাইছে। দৈনিক অসম কাকতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আৰম্ভ কৰা ডিজিটেল আন্দোলনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উদ্বিগ্ন কৰি তোলাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে জনজাতিকৰণৰ দাবীত উজনি টাই আহোমসকলে কৰি অহা প্ৰতিবাদৰ এটা বাতৰি প্ৰকাশ কৰিছে। চাহ বাগিচাৰ ভূমিৰ স্বত্ব শ্ৰমিকক দিয়াৰ বাবে অহা নৱেম্বৰত বিধেয়ক উত্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা এটা ঘোষণাই আমাৰ অসমৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অগ্ৰদূত কাকতত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অৰুণাচল আৰু মেঘালয়তো অনুষ্ঠিত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ লগতে এই একেটা বাতৰিতে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি শ্বিলঙত স্বাক্ষৰ অভিযান চলোৱা খবৰো প্ৰকাশ পাইছে।
স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ছোৱাত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ 3% চাকৰি সংৰক্ষণৰ ব্যৱস্থা, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ আজি ছিংগাপুৰলৈ ৰাওনা, ৰাজ্যজুৰি পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা পালনৰ প্ৰস্তুতি সম্পূৰ্ণ আৰু ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ আই চি চি এদিনীয়া মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।